Maria Akakpani. Battery Hutemoi Prozanma Sohoria. Etia Prathan Battery Homopol. Rastapati Srimoti Dropodi Murmu, Ter Portugal, Ar Slovakia, Bhramanor Pratham Porjayat, Aji Lisbono to Postit Hoy. ভাৰতকে ধৰি সমগ্র বিশ্বতে আজি বিশ্ব স্বাস্থ্য দিবস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিবসৰ সৈতে সংগতি ৰাখি এখন সুস্থ পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত বৰ্তমানলৈ 32 লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ প্ৰদান কৰা হৈছে। নতুন দিল্লীত আজি নৌসেনা কমাণ্ডাৰ সন্মিলন 2025ৰ প্ৰথম সংস্কৰণৰ দ্বিতীয় অংশ আৰম্ভ হৈছে আৰু ফ্ৰান্সত অনুষ্ঠিত মণ্টেকাৰ্লো মাষ্টাৰ্ছ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ দ্বৈত শাখাত ভাৰতৰ ৰোহন বোপান্নাই প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তেওঁ পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি লিছবনত উপস্থিত হয়। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি ছুছাক সাক্ষাৎ কৰিব আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে পৰ্টুগালৰ প্ৰধানমন্ত্ৰী লুইছ মণ্টেনেগ্ৰো আৰু নেচনেল এছেম্বলিৰ অধ্যক্ষ জোছ পেড্ৰো আগুইৰ বেংকক সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সন্মানাৰ্থে লিছবনৰ মেয়ৰগৰাকীয়ে আজি এটা বিশেষ অনুষ্ঠানৰো আয়োজন কৰিছে। এই ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰপতিগৰাকীয়ে শ্লোভাকিয়ালৈ ৰাওনা হ'ব। ভ্ৰমণকালত তেওঁ শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগনিগ্ৰী আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। পৰ্টুগালত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ একাংশ ভাৰতীয় গৱেষকৰ সৈতেও মত বিনিময় কৰাৰ সম্ভাৱনা আছে। এই বছৰ ভাৰত আৰু পৰ্টুগালৰ মাজত কূটনৈতিক সম্পৰ্কৰ পুনৰ স্থাপনৰ 50 বছৰ পূৰ্তি উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশখন ভ্ৰমণ কৰিব। 27 বছৰৰ পাছত এয়া হ'ব এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ পৰ্টুগাল ভ্ৰমণ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ শ্লোভাকিয়া ভ্ৰমণে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে প্ৰসাৰিত কৰিব। পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ জৰিয়তে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী হ'ব বুলিও আশা কৰা হৈছে। আজি বিশ্ব স্বাস্থ্য দিৱস। জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা বঢ়োৱাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে আজি বিশ্ব স্বাস্থ্য দিৱস পালন কৰি অহা হৈছে। প্ৰতি বছৰে এই দিনটোতে বিশ্ব স্বাস্থ্য দিৱস পালন কৰি স্বাস্থ্য সংক্ৰান্তীয় এটা বিশেষ বিষয় সন্দৰ্ভত মানুহৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। 1948 চনৰ আজিৰ দিনটোতে বিশ্ব স্বাস্থ্য সংস্থাৰ জন্ম হৈছিল। এই বছৰৰ বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰতিপাদ্য বিষয়বস্তু হৈছে স্বাস্থ্যৱান আৰম্ভণি আশাপূৰ্ণ ভৱিষ্যত। এই বিষয়টোৰ জৰিয়তে বিভিন্ন ৰোগ মানসিক স্বাস্থ্যৰ প্ৰত্যাহ্বান সম্পৰ্কে সচেতনতা সৃষ্টি আৰু সমগ্ৰ বিশ্বকে স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা কৰা হৈছে। প্ৰতি বছৰে বিশ্ব স্বাস্থ্য সংস্থাই এই দিৱসৰ বাবে এটা বিশেষ বিষয়ত আলোকপাত কৰে। 1950 চনত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল। ইয়াৰ পাছত স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ আৰু মনোযোগ আকৰ্ষণৰ বাবে প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্থ পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰিছে। তেওঁ কয় যে জনতাৰ মংগলৰ বাবে চৰকাৰে স্বাস্থ্যসেৱাত গুৰুত্ব অব্যাহত ৰাখিব। সুস্বাস্থ্য প্ৰতিখন সমৃদ্ধিশালী সমাজৰ ভেটি বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে শেহতীয়া প্ৰতিবেদন অনুসৰি 2050 চনৰ ভিতৰত 44 কোটি ভাৰতীয় মেদবহুলতাত ভুগিব। তেওঁ জনসাধাৰণক খাদ্যত কমেও 10% তেল হ্ৰাস কৰাৰ লগতে ব্যায়ামক দৈনিক জীৱনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ আহান জনায়। এই প্ৰচেষ্টাসমূহ বিকশিত ভাৰতৰ যাত্ৰাত প্ৰতিজন ভাৰতীয় নাগৰিকৰ সমূহীয়া অৱদান হ'ব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাজ্যখনৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ কপিলি মহাবিদ্যালয়ত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। মানৱ কল্যাণ সেৱা সংস্থাৰ সৌজন্যত ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগ আৰু ডিব্ৰুগড় লায়ন্স ক্লাবৰ সহযোগত জকাই 24 ঘৰীয়া অঞ্চলত এটা বিনামূলীয়া স্বাস্থ্যসেৱাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত ডাঃ প্ৰণীত কুমাৰ চৌধুৰী, ডাঃ অলক বৰুৱাকে ধৰি কেইবাগৰাকীও অভিজ্ঞ চিকিৎসকে বহুসংখ্যক লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি পুৱা ফিজিৰ স্বাস্থ্যমন্ত্ৰী ডঃ ৰাটু এণ্টনিঅ ৰবিচি লালাভালাডুৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ডঃ জয়শংকৰে প্ৰকাশ কৰা মতে এই বৈঠকত তেওঁলোকে দুয়োখন দেশৰ মাজত স্বাস্থ্য আৰু চিকিৎসা খণ্ডৰ সহযোগিতাৰ বিষয় লৈ আলোচনা কৰে। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত বৰ্তমানলৈ 32 লাখ কোটি টকাতকৈ অধিক পৰিমাণৰ ঋণ প্ৰদান কৰা হৈছে। ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানলৈ 10 লাখ টকা পৰ্যন্ত ঋণ আগবঢ়োৱাৰ উদ্দেশ্যে 2015 চনত আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে ঋণ গ্ৰহণ কৰা লোকৰ সংখ্যা সম্প্ৰতি 52 কোটিৰো অধিক হৈছেগৈ। সামগ্ৰিকভাৱে বিত্তীয় সহায়ৰ ব্যৱস্থাক সাঙুৰি লৈ এনে প্ৰতিষ্ঠানসমূহৰ সবলীকৰণৰ লক্ষ্যৰে আগবঢ়োৱা ঋণসমূহক 3টা শিতানত ভাগ কৰা হৈছে। ইয়াৰে শিশু শিতানত 50,000 টকা পৰ্যন্ত, কিশোৰ শিতানত 5 লাখ টকা পৰ্যন্ত আৰু তৰুণ শিতানত 10 লাখ টকা পৰ্যন্ত ঋণ আগবঢ়োৱাৰ ব্যৱস্থা আছে। বৰ্তমানলৈ মুদ্ৰা ঋণ গ্ৰহণ কৰাসকলৰ প্ৰায় 70% মহিলা আৰু ইয়াৰ জৰিয়তে তেওঁলোকক বিত্তীয় স্বাধীনতা প্ৰদান কৰি লিংগ সমতাৰ প্ৰতি বৰঙণি আগবঢ়োৱাটো সম্ভৱপৰ হৈ উঠিছে। শেহতীয়া সময়ছোৱাত ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সামগ্ৰিক দৃশ্যপটৰ ইতিবাচক পৰিৱৰ্তন সাধন কৰা এই মুদ্ৰা যোজনাৰ অধীনত ঋণ লাভ কৰাসকলৰ মাজৰ 50% অধিক প্ৰতিষ্ঠানে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ। নৌসেনা কমাণ্ডাৰ সন্মিলন 2025ৰ প্ৰথম সংস্কৰণৰ দ্বিতীয় অংশ আজি নতুন দিল্লীত আৰম্ভ হৈছে। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনখন শীৰ্ষ পৰ্যায়ৰ আৰু দ্বিবাৰ্ষিক অনুষ্ঠান। এই সন্মিলনত নৌসেনাৰ শীৰ্ষ বিষয়াসকলৰ মাজত কৌশলগত, কাৰ্যকৰী আৰু প্ৰশাসনিক বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হ'ব। সন্মিলনত ভাৰত মহাসাগৰীয় অঞ্চলত নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদৰ্শন কৰা হ'ব। আঞ্চলিক শান্তি, নিৰাপত্তা আদি বিভিন্ন ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ ভূমিকাও এই সন্মিলনত প্ৰচাৰ কৰা হ'ব। প্ৰতিৰক্ষা মুৰববী, সেনা প্ৰধান আৰু বায়ুসেনাৰ মুৰববীয়ে নৌসেনাৰ অধিনায়কসকলৰ সৈতে আলোচনাত মিলিত হ'ব। ৱাকফ সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি জম্মু আৰু কাশ্মীৰ বিধানসভাত আজি হুলস্থূলীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। বিষয়টোক লৈ একাংশ সদস্যই উত্থাপন কৰা প্ৰশ্নকাল স্থগিতকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অধ্যক্ষই অস্বীকাৰ কৰাৰ পাছত উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত আজি সদন স্থগিত ৰাখিবলগীয়া হয়। দিনটোৰ বাবে সদন মিলিত হোৱাৰ সময়তে নাজিৰ গুৰেজী আৰু তনবীৰ ছাদিকৰ নেতৃত্বত নেশ্যনেল কনফাৰেন্সৰ বিধায়কসকলে ৱাকফ আইন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে সদনৰ প্ৰশ্নকাল স্থগিত ৰখাৰ দাবীৰে প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱৰ প্ৰতি নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ লগতে কেইগৰাকীমান নিৰ্দলীয় বিধায়ককে ধৰি 9 গৰাকী সদস্যই সমৰ্থন আগবঢ়ায়। ইয়াৰ পাছতে সদনৰ নেতা সুনীল শৰ্মাৰ নেতৃত্বত বিজেপিৰ সদস্যসকলে এই প্ৰস্তাৱৰ বিৰোধিতা কৰে। এনে পৰিস্থিতিত বিধানসভাৰ অধ্যক্ষ আব্দুল ৰহিম ৰাথৰে সদনৰ নিয়মৰ উদ্ধৃতি দি কয় যে বিধেয়কখন আদালতত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াক লৈ স্থগিতকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিব পৰা নাযায়। আইনৰ বিবেচনাধীন হৈ থকা বিষয়টো সন্দৰ্ভত তেওঁ প্ৰশ্নকাল স্থগিতকৰণৰ অনুমতি দিব নোৱাৰে বুলি অধ্যক্ষগৰাকীয়ে মত প্ৰকাশ কৰাৰ লগে লগে স্থগিতকৰণৰ দাবীত অধিক সৰব হৈ নেশ্যনেল কনফাৰেন্স, কংগ্ৰেছ আৰু পি ডি পিৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষগৰাকীয়ে সদন স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত জল সংৰক্ষণৰ সমূহীয়া অভিযান সন্দৰ্ভত গংগা পৰিষ্কৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ প্ৰাক্তন সঞ্চালক প্ৰধান জি অশোক কুমাৰৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 01123421052 আৰু 01123144 নম্বৰত ফোন কৰি বৰষুণৰ পানী সঞ্চয়, দৈনন্দিন জীৱনত পানী সংৰক্ষণ আৰু পানী সংৰক্ষণৰ বাবে চৰকাৰৰ প্ৰচেষ্টাসমূহ সন্দৰ্ভত সমল ব্যক্তিগৰাকীক প্ৰশ্ন সুধিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত আজি হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। ফ্ৰান্সত অনুষ্ঠিত মণ্টে কাৰ্লো মাষ্টাৰ্ছ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ দ্বৈত শাখাত ভাৰতৰ ৰোহন বোপান্নাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন শেলটনৰ সৈতে প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। তেওঁলোকৰ যুটীটোৱে কালি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ খেলত আৰ্জেণ্টিনাৰ ফ্ৰান্সিস্কো চেৰুণ্ডলো আৰু চিলিৰ এলেনজাণ্ড্ৰ টেবিলক 6-3, 7-5 ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ 45 বছৰ বয়সীয়া খেলুৱৈ বোপান্না আৰু আমেৰিকাৰ 22 বছৰীয়া চেলটন কাইলৈ হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ যুটি চিমন বেলেলি আৰু এণ্ড্ৰিয়া ৱাৰ্চৰিৰ সৈতে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তেওঁৰ পৰ্তুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি লিছবনত উপস্থিত হয়। ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে আজি বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱসৰ সৈতে সংগতি ৰাখি এখন সুস্থ পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত বৰ্তমানলৈ 32 লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ প্ৰদান কৰা হৈছে। নতুন দিল্লীত আজি নৌসেনা কমাণ্ডাৰ সন্মিলন 2025ৰ প্ৰথম সংস্কৰণৰ দ্বিতীয় অংশ আৰম্ভ হৈছে আৰু ফ্ৰান্সত অনুষ্ঠিত মণ্টে কাৰ্লো মাষ্টাৰ্ছ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ দ্বৈত শাখাত ভাৰতৰ ৰোহন বোপান্নাই প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।